মাননীয় ন্যায়াধীশ শ্ৰীযুত বি সুদৰ্শন ৰেড্ডী। ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে 1946 চনৰ 8 জুলাই তাৰিখে ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ ৰংগাৰেড্ডী জিলাৰ সেই সময়ৰ ইব্ৰাহিমপট্টনম তালুকত, যিখন বৰ্তমান কাণ্ডুকাৰ ৰাজহমণ্ডলৰূপে পৰিচিত, এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁ হায়দৰাবাদত শিক্ষা গ্ৰহণ কৰিছিল আৰু 1971 চনত হায়দৰাবাদৰ ওছমানীয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক LLB ডিগ্ৰী লাভ কৰি 1971 চনতেই এগৰাকী অধিবক্তা হিচাপে সদস্যভুক্ত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ জ্যেষ্ঠ অধিবক্তা শ্ৰী কে প্ৰতাপ ৰেড্ডী চেম্বাৰত যোগদান কৰিছিল। তেওঁ হায়দৰাবাদস্থিত মহানগৰ দেৱানী আদালত আৰু অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ বিভিন্ন ধৰণৰ গোচৰত ওকালতি কৰিছিল। 1988 চনৰ 8 আগষ্ট তাৰিখে তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এগৰাকী চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰিছিল। 1990 চনৰ 8 জানুৱাৰী তাৰিখলৈ ৰাজহ বিভাগটো তেখেতৰ দায়িত্বত আছিল। ইয়াৰ পিছত তেওঁ চমু সময়ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁ AV শৈক্ষিক সমাজৰ দ্বাৰা পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সচিব আৰু সম্পৰ্ক ৰক্ষাকাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। 1993-94 চনত তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। 1993 চনৰ 8 জানুৱাৰী তাৰিখে তেওঁ হায়দৰাবাদস্থিত ওছমানীয়া বিশ্ববিদ্যালয়ৰ আইন পৰামৰ্শদাতা আৰু স্থায়ী পৰামৰ্শদাতা হিচাপে নিযুক্তি লাভ কৰিছিল। 1995 চনৰ 2 মে তাৰিখৰ পৰা তেওঁ অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 2005 চনৰ 5 ডিচেম্বৰ তাৰিখে ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 2007 চনৰ 12 জানুৱাৰী তাৰিখে তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। 2011 চনৰ 7 জুলাই তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।